২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া বিনিয়োগ সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে বৰ্তমানলৈ ৭০০০ৰো অধিক প্ৰতিষ্ঠানে পঞ্জীয়ন কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰকাশ কৰিছে। এডভান্টেজ আছামৰ প্ৰস্তুতি সন্দৰ্ভত আজি জনতা ভৱনত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জাপানে অসমত এটা ভাষা কেন্দ্ৰ স্থাপন কৰিব। এই কেন্দ্ৰত ন মাহৰ বাবে বিশেষ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হ'ব। প্ৰশিক্ষণ লোৱা লোকসকলে ভাৰতত থকা জাপানৰ প্ৰতিষ্ঠানসমূহত কাম কৰাৰ লগতে ৫০,০০০ যুৱক যুৱতীয়ে জাপানতো চাকৰি লাভ কৰিব। এই সন্দৰ্ভত অসম চৰকাৰে জাপানৰ সৈতে শীঘ্ৰেই এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব। জাপানৰ লগতে ছিংগাপুৰতো অসমীয়া যুৱক যুৱতীৰ বাবে নিযুক্তিৰ পথ মুকলি হ'ব বুলি তেওঁ কয়। ৰাজ্য চৰকাৰী নাৰ্ছিং মহাবিদ্যালয়সমূহত ছিংগাপুৰে ইংৰাজী বিষয়ক পাঠদান আগবঢ়াবলৈ আগ্ৰহী বুলি সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। বৰ্তমানৰ নামৰূপ সাৰ কাৰখানা পৰিসৰতে ১.২ নিযুত মেট্ৰিক টন উৎপাদনক্ষম ইউৰিয়া প্ৰকল্প স্থাপন কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। ইপিনে উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই আজি বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কেশৱ মহন্ত আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ সৈতে এডভান্টেজ আছামৰ আসন্ন সংস্কৰণৰ সফল ৰূপায়ণক লৈ আলোচনা কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনৰ ৫৮গৰাকী সহকাৰী অধ্যাপক আৰু মাধ্যমিক শিক্ষাৰ অধীনত ৪,৫২৯গৰাকী অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া শিক্ষকৰূপে স্থায়ী নিযুক্তি পত্ৰ প্ৰদান কৰে। ২০১০ চনত ঠিকাভিত্তিত এই শিক্ষকসকলে নিযুক্তি লাভ কৰিছিল। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ লগতে শিক্ষা বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে আজি গুৱাহাটীৰ কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসমৰ দায়িত্বত থকা দলৰ সহ তত্বাৱধায়ক মনোজ চৌহানৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰে। শ্ৰীচৌহানে যোৱা ১১ ফেব্ৰুৱাৰীত গুৱাহাটীৰ এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে ডুবাই আৰু ছিংগাপুৰত শ্বপিং মল আৰু হোটেলৰ ব্যৱসায়ত ধন বিনিয়োগ কৰা বুলি অভিযোগ তুলিছিল। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদকগৰাকীৰ এনে ভিত্তিহীন অভিযোগৰ পৰিপ্ৰেক্ষিতত ডঃ শৰ্মাই এই মানহানিৰ গোচৰ ৰুজু কৰিছে। আদালতে এটা গোচৰ ৰুজু কৰি চৌহানক ১৭ মাৰ্চত আদালতত উপস্থিত হবলৈ নিৰ্দেশ দিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই দেশৰ বৈচিত্ৰময় সংস্কৃতি আৰু ভাষাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ শিক্ষাৰ্থীসকলৰ প্ৰতি আহ্বান জনাইছে। গুৱাহাটীৰ ৰাজভৱনত আজি আছাম ৰাইফলছৰ ৰাষ্ট্ৰীয় সংহতি ভ্ৰমণৰ অধীনত অহা নামচাইৰ অৰুণাচল বিশ্ববিদ্যালয়ৰ ৩০গৰাকী ছাত্ৰীৰ এটা গোটৰ সৈতে হোৱা কথোপকথনৰ সময়ত ৰাজ্যপালগৰাকীয়ে এইদৰে আহ্বান জনায়। শৈক্ষিক ভ্ৰমণৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি ৰাজ্যপালগৰাকীয়ে কয় যে এনেধৰণৰ ভ্ৰমণৰ পৰা লাভ কৰা শিকনিয়ে ৰাষ্ট্ৰ গঠনৰ ক্ষেত্ৰত চালিকা শক্তিৰূপে পৰিগণিত হ'ব পাৰে। ৰাজ্যপালগৰাকীয়ে লগতে বিদ্যাৰ্থীসকলক কঠোৰ পৰিশ্ৰমেৰে শিক্ষাত ব্ৰতী হ'বলৈ আহ্বান জনায়। কেন্দ্ৰ আৰু অসমত শাসনাধিষ্ঠিত NDA চৰকাৰে বড়ো জনগোষ্ঠীৰ সবলীকৰণ আৰু জনগোষ্ঠীটোৰ লোকসকলৰ আশা আকাংক্ষা পূৰণৰ বাবে নিৰলসভাৱে প্ৰয়াস চলাই আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। এই প্ৰচেষ্টা ইয়াতকৈও ব্যাপক ৰূপত অব্যাহত থাকিব বুলি তেওঁ মন্তব্য কৰে। পৰহিলৈ কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত দিয়া বাৰ্তাৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে পৰহিলৈ কোকৰাঝাৰত এদিনীয়াকৈ এই অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্তক প্ৰশংসা কৰে। কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱত অৱস্থিত কুণ্ডিকু অৰ্থাৎ দেওশালৰ নৱনিৰ্মিত কুণ্ডিকু গৃহ উন্মোচন কৰে। এই দেওশালখনৰ ৪০০ বছৰৰ জয়ন্তী কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। আজিৰ উন্মোচনী সভাত সাংসদ ৰঞ্জিত দত্ত, বিধায়ক অমীয় কুমাৰ ভূঞা, দেউৰী পৰিয়ালৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী, হৰেণ দেউৰী আৰু প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সংবাদ মাধ্যমৰ ধামখুমীয়াৰ মাজতো ৰেডিঅ'ৰ স্বকীয়তা বৰ্তাই ৰাখি অনন্য ৰূপত অনুষ্ঠান প্ৰচাৰ কৰি আছে। ৰেডিঅ'ৰ বাতৰি সত্য, নিৰপেক্ষ আৰু নিৰ্ভৰযোগ্য হোৱা বাবে অগণন শ্ৰোতাই এতিয়াও এই বাতৰিৰ প্ৰতি আস্থা ৰাখি আহিছে। আজি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাতত মই ৰেডিঅ' কিয় শুনো শীৰ্ষক অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ অধ্যাপক, সমাজকৰ্মী, প্ৰাক্তন উগ্ৰপন্থী নেতা আৰু কেইবাগৰাকীও শ্ৰোতাই এই বিষয়ে প্ৰকাশ কৰে। তেওঁলোকে কয় যে ৰেডিঅ'ৰ বাতৰি আৰু অনুষ্ঠানৰ মান এতিয়া অক্ষুণ্ণ আছে আৰু ভৱিষ্যতেও এই মান বৰ্তি থাকিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ওদালগুৰি জিলাৰ ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যসূচী আৰু কিশোৰ স্বাস্থ্য কাৰ্যসূচীৰ জিলা সমন্বয়ক মনোজ বসুমতাৰীৰ আজি বিয়লি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪৪ বছৰ। তেওঁ যোৱা কিছুদিন ধৰি যকৃতৰ ৰোগত ভুগি আছিল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি কাইলৈ পুৱা ৭:০৫ শুনিবলৈ পাব।